এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ বিভিন্ন প্ৰান্তত বীৰাংগনা সতীসাধনীৰ 502 সংখ্যক স্মৃতি দিৱস পালন। গুৱাহাটীৰ বানৰ সমস্যা সমাধানৰ বাবে কাৰ্য পৰিকল্পনা যুগুত কৰা হৈছে বুলি মুখ্য সচিব ডঃ ৰবি কুতাৰ প্ৰকাশ। কংগ্ৰেছ নেতা পৱন খেৰাৰ অগ্ৰিম জামিন আবেদনৰ ৰায় সংৰক্ষিত। আৰু মিচিং জনগোষ্ঠীৰ 3টা জাতীয় সংগঠনৰ ধেমাজিৰ চিলাপথাৰত শ্বহীদ দিৱস পালন। এতিয়া শুনক বিতং বাতৰি। বীৰাংগনা সতীসাধনীৰ 502 সংখ্যক স্মৃতি দিৱস আজি ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে। সাহস, ধৈৰ্য, বীৰত্ব আৰু দেশ তথা জাতিৰ বাবে চৰম বলিদান দিয়া বীৰাংগনা সতীসাধনী চুতীয়া ৰাজ্যৰ শেষৰগৰাকী ৰাণী আছিল। সতী সাধনীৰ বীৰত্ব, ত্যাগ আৰু স্বাভিমানক স্মৰণ কৰি গোলাঘাট জিলাৰ সৰুপথাৰ, বোকাখাট আৰু মেৰাপানীৰ দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ধনশিৰি মহকুমাত চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত সৰুপথাৰত স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনে পতাকা উত্তোলন আৰু প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে। অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন লণ্ডন খেলুৱৈ নয়নমণি শইকীয়ালৈ ধনশিৰি ৰত্ন বঁটা আৰু সমাজসেৱক নীলকান্ত চলিহাক বীৰপাল বঁটা প্ৰদান কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে বন্তি প্ৰজ্বলন, গছপুলি ৰোপণ, শোভাযাত্ৰা, মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মেৰাপানীৰ তৰাণীটো চুতীয়া জাতি ছাত্ৰ সন্থাই সতী সাধনী ৰংগমঞ্চ এই দিৱস পালন কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সাধনী দিৱস উপলক্ষে মহীয়সী নাৰীগৰাকীৰ গভীৰ দেশপ্ৰেম আৰু আত্মবলিদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সতী সাধনীৰ অদম্য আত্মত্যাগ আৰু আদৰ্শই সমাজক আজিও পথ প্ৰদৰ্শন কৰি আহিছে বুলি উল্লেখ কৰে। গুৱাহাটীৰ বানৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰৰ কোনটো বিভাগে কি কাম কৰিব সেই সন্দৰ্ভত কাৰ্য পৰিকল্পনা যুগুত কৰা হৈছে বুলি মুখ্য সচিব ডঃ ৰবি কুতাই আজি প্ৰকাশ কৰিছে। খানাপাৰাৰ প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত ৰাষ্ট্ৰীয় অসামৰিক সেৱা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত মুখ্য সচিবগৰাকীয়ে সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰিছে। ডঃ কুতাই কয় যে গুৱাহাটীৰ বানৰ সমস্যা সন্দৰ্ভত ইতিমধ্যে গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ, লোকনিৰ্মাণ বিভাগ, জলসম্পদ বিভাগ, বতৰ বিজ্ঞান বিভাগ, দুৰ্যোগ ব্যৱস্থাপনা বিভাগ, আৰক্ষী আদিৰ সৈতে আলোচনা কৰা হৈছে। এই বৈঠকত ভৱিষ্যতে যাতে গুৱাহাটীত বানৰ সমস্যা নহয় তাৰ বাবে কোনটো বিভাগে কি কাম কৰিব সেই সন্দৰ্ভত কাৰ্য পৰিকল্পনা যুগুত কৰা হৈছে। মুখ্য সচিবগৰাকীয়ে নলাত পেলোৱা প্লাষ্টিকসমূহ পানী অহাৰ লগত আগতে চাফা কৰা আৰু বৰ্ণিহাট যোৰাপাতৰ পৰা পানী অহা বিষয়টো গুৰুত্ব আৰোপ কৰে। ডঃ গুতাই গুৱাহাটীৰ বান সমস্যাৰ সন্দৰ্ভত সাংবাদিকৰ আগত এইদৰে কয়।
আমাৰ গোটেই বহুত বছৰ পিছত ইমান ডাঙৰ এটা 140 mm বৰষুণ হৈছে, তাৰ ভিতৰত 2 ঘণ্টাৰ ভিতৰতে 120 mm বৰষুণ হৈছে, 12 cm। আৰু সেইটো হোৱাতে বহুত জেগাত আমি যি ধৰণত ভাবিছো, এইটো প্ৰথম এতিয়া এপ্ৰিল মে মাহতো ইমান বেছিকে হ'ব নালাগিছিলে, তথাপি 2 ঘণ্টা বৰষুণৰ কাৰণে বহুত জেগাত পানী একুমুলেট হৈ গৈছে, যি জেগাত আগতে এই সময়ত নাযায়, জেনেৰেলি আমাৰ জুলাই আগষ্ট মাহত যেতিয়া হয়। গতিকে আমি যোৱাকালি পুংখানুপুংখে এই গোটেই এজেন্সি, আমাৰ GMC, GMDA, PWD, ৱাটাৰ ৰিচোৰ্চেছ সকলোৰ লগতে আমি বহিছো।
আনহাতে গুৱাহাটী মহানগৰীত শেহতীয়াকৈ ধাৰাষাৰ বৰষুণৰ ফলত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পাছত আজি গুৱাহাটীৰ বান সমস্যা সমাধানৰ দাবীৰে সদৌ গুৱাহাটী ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে। উজান বজাৰত প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে কাৰ্ড লৈ বিভিন্ন শ্লোগান দি গুৱাহাটীৰ বান সমস্যা শীঘ্ৰে সমাধান কৰিবলৈ চৰকাৰক আহ্বান জনায়। গুৱাহাটীৰ বান সমস্যা সমাধানত ৰাজ্য চৰকাৰ ব্যৰ্থ হোৱা বুলি আছুৰ নেতৃত্বই অভিযোগ কৰে। আজি অসামৰিক সেৱা দিৱস। দেশৰ প্ৰশাসনিক কাৰ্য সুচাৰুৰূপে পৰিচালনা কৰা চৰকাৰী বিষয়াসকলৰ কৰ্মৰাজিক সন্মান জনাবলৈ প্ৰতিবছৰে 21 এপ্ৰিলত অসামৰিক সেৱা দিৱস উদযাপন কৰি অহা হৈছে। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলে 1947 চনৰ আজিৰ দিনটোতে দিল্লীৰ মেটকাফ হাউচত প্ৰশাসনিক বিষয়াসকলৰ সৈতে মত বিনিময় কৰিছিল। সেই দিনটোক স্মৰণ কৰিয়ে 2006 চনৰ পৰা প্ৰতিবছৰে এই দিৱস উদযাপন কৰি অহা হৈছে। এই বছৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে বিকশিত ভাৰত, নাগৰিককেন্দ্ৰিক প্ৰশাসন আৰু প্ৰান্তীয় অঞ্চলত বাস কৰা লোকৰ উন্নয়ন সাধন। অসামৰিক সেৱা দিৱস উপলক্ষে আজি গুৱাহাটীৰ খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাষ্ট্ৰীয় অসামৰিক সেৱা দিৱস উপলক্ষে অসামৰিক সেৱাৰ সৈতে জড়িত ব্যক্তিসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয় যে অসামৰিক সেৱাৰ সৈতে জড়িত ব্যক্তিসকলৰ দায়বদ্ধতা আৰু কৰ্তব্য নিষ্ঠাই প্ৰশাসন ব্যৱস্থাক জনসাধাৰণৰ কাষ চপাই নিয়াৰ লগতে ৰাজহুৱা প্ৰতিষ্ঠানসমূহ পুনৰুজ্জীৱিত কৰি তোলে। নাগৰিককেন্দ্ৰিক, ভৱিষ্যমুখী আৰু উদ্ভাৱনমূলক নীতি প্ৰণয়নেৰে অসামৰিক সেৱাৰ বিষয়াসকলে লক্ষ লক্ষ লোকৰ জীৱনৰ মান উন্নত কৰিব পাৰে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দিৱস উপলক্ষে দিয়া বাৰ্তাত কয় যে সুপ্ৰশাসন আৰু ৰাষ্ট্ৰ গঢ়াৰ দিশত প্ৰতিশ্ৰুতিবদ্ধতাক শক্তিশালী কৰাৰ বাবে এই দিৱসে সকলোকে উৎসাহিত কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। গুৱাহাটী উচ্চ ন্যায়ালয়ে জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন খেৰাই দাখিল কৰা অগ্ৰিম জামিন আবেদনৰ ৰায় সংৰক্ষিত ৰাখিছে। ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে সকলো পক্ষৰ যুক্তি শুনাৰ পাছত কংগ্ৰেছ নেতাজনৰ জামিন আবেদনৰ ৰায় সংৰক্ষিত ৰাখে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পন্নীৰ বিৰুদ্ধে সংবাদমেলত কেইবাটাও অভিযোগ উত্থাপন কৰাৰ পাছত কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অপৰাধাকাৰ গোচৰ ৰুজু কৰা হৈছিল। আজি ন্যায়ালয়ত কংগ্ৰেছ নেতাজনৰ হৈ জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভি আৰু কমলনয়ন চৌধুৰীয়ে যুক্তি প্ৰদৰ্শন কৰে। অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই যুক্তি প্ৰদৰ্শন কৰি পৱন খেৰাৰ জামিনৰ তীব্ৰ বিৰোধিতা কৰে। ধেমাজি জিলাৰ চিলাপথাৰত আজি মিচিং জনগোষ্ঠীৰ তিনিটা জাতীয় সংগঠন ক্ৰমে টি এম পি কে, এম এম কে আৰু টি এম কে এম কে শ্বহীদ দিৱস পালন কৰে। 1995 চনৰ 21 এপ্ৰিলত গোগামুখৰ বিলমুখত মিচিং জনগোষ্ঠীৰ প্ৰাপ্য অধিকাৰৰ দাবীত কৰা আন্দোলনৰ সময়ত আৰক্ষীৰ গুলীত মৃত্যু হোৱা জনগোষ্ঠীটোৰ তিনিগৰাকী আন্দোলনকাৰী বগা, মেদক, নৰেশ টাইড আৰু অঞ্জনা পেগুৰ সোঁৱৰণত জনগোষ্ঠীটোৰ ৰাইজে আজি শ্বহীদ দিৱস পালন কৰিছে। জিলাখনৰ চিলাপথাৰত আজি টাকা মিচিং পৰিণ কিবাং চিলাপথাৰ জিলা সমিতিৰ উদ্যোগত আৰু মিচিং মিমাগ কিবাঙৰ চিলাপথাৰ জিলা সমিতিয়ে 12খন আঞ্চলিক সমিতিৰ সহযোগত শ্বহীদৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি এখন কৰ্মীসভা অনুষ্ঠিত হয়। এই সন্দৰ্ভত টি এম পি কেৰ সম্পাদক চান পাংগিঙে এইদৰে কয়।
সকলোবিলাকৰ উন্নতিৰ কাৰণে সংগ্ৰাম টাকাম মিচিং পৰিণ কাবাং মিচিং ইমা কাবাং আৰু টাকাম মিচিং ইমা কাবাঙৰ নেতৃত্বত এক সংগ্ৰাম চলিছে, গণতান্ত্ৰিক গণ সংগ্ৰাম। আৰু এই সংগ্ৰামৰ মাজতে 1995ৰ আজিৰ 21 এপ্ৰিল তাৰিখে যে আমাক মিচিং জাতিটোক সৰ্বতো প্ৰকাৰৰ উন্নতিৰ কাৰণে মিচিং সাহিত্য শাসিত পৰিষদ লাগে আৰু সেই পৰিষদখন কেৱল এটা শক্তিশালী পৰিষদ, সাংবিধানিক স্বীকৃতিপ্ৰাপ্ত এটা পৰিষদ, মিচিং সাহিত্যগৰ পৰিষদ আমাক দৰকাৰ প্ৰয়োজন সেই বুলি এটা সংগ্ৰাম সমদল শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিক আন্দোলন কৰোঁতে 1995ত আজি 21 এপ্ৰিল তাৰিখে বিলমুখত আমাৰ ঢকুৱাখানাৰ মহকুমাৰ বিলমুখ এই অঞ্চলটোত ঠাইখনত বগা মেদক, নৰেশ টাইট আৰু অঞ্জনা পেগুক তেওঁলোকক গুলিয়াই হত্যা কৰে। গতিকে আমি আজিৰ এই দিনটোক তেওঁলোকৰ তিনিগৰাকীৰ যি স্মৰণত আজি জাতীয় সংগঠনে শ্বহীদ দিৱস হিচাপে ঘোষণা কৰিছে।
অসম অৰ্কিড ছচাইটিৰ উদ্যোগত আৰু চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয় তথা তিনিচুকীয়া মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহযোগত আজি চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত অষ্টম বাৰ্ষিক অৰ্কিড সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলনৰ অংশ হিচাপে অৰ্কিড সংৰক্ষণ আৰু সজাগতা শীৰ্ষক কৰ্মশালা অনুষ্ঠিত হয়। তদুপৰি অৰ্কিড ছচাইটিৰ স্মাৰক, অৰণ্য কেৰুৰ দ্বিতীয় খণ্ড তথা হিমালয়ান জাৰ্নেল অব বেচিক এণ্ড এপ্লাইড ছায়েন্স তথা ই ফ্লোৰা অব অসমৰ দুখন জাৰ্নেল উন্মোচন কৰা হয়। ইয়াৰ লগতে অৰ্কিড প্ৰদৰ্শনী আৰু মনোৰম সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। এই অনুষ্ঠানত বহু গৱেষক, শিক্ষক, শিক্ষাৰ্থী তথা প্ৰকৃতিপ্ৰেমীসকলেও অংশগ্ৰহণ কৰে। শিৱসাগৰ জিলাত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত আজিৰে পৰা পশুধনৰ বাবে সপ্তম চবকা ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। চলিত বছৰত জিলাখনৰ 1,080 পশুধনক সামৰি এই কাৰ্যসূচী লোৱা হৈছে। এইবাৰ প্ৰতিষেধক প্ৰদানৰ লগে লগে ভাৰত পশুধন এপত প্ৰতিষেধকৰ তথ্য আপলোড কৰিব লাগিব। পশুধন পঞ্জীয়নৰ ক্ষেত্ৰত গৰাকীৰ আধাৰ কাৰ্ডৰ তথ্য দিয়াটো বাধ্যতামূলক কৰা হৈছে। জম্মু কাশ্মীৰৰ লাডাখত কৰ্তব্যৰত অৱস্থাত যোৱা শনিবাৰে তুষাৰাবৃত হৈ মৃত্যু হোৱা সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান ৰমেন বৰুৱাৰ নশ্বৰ দেহ আজি যোৰহাট জিলাৰ ঐতিহাসিক 1 নম্বৰ চিন্তামণিগড় গাঁৱৰ নিজ গৃহলৈ অনা হয়। ইয়াৰ পাছতে তেওঁক বাহিনীটোৰ ফালৰ পৰা সামৰিক অভিবাদন জনোৱা হয়। 2012 চনত BSFত তেওঁ যোগদান কৰিছিল। ইয়াৰ উপৰিও অঞ্চলটোৰ ভালেমান বিশিষ্ট ব্যক্তি তথা দল সংগঠনে তেওঁৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে বীৰ শ্বহীদগৰাকীৰ স্মৃতি যুগুমীয়া কৰিবলৈ জিলা প্ৰশাসনক আহ্বান জনাইছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বীৰাংগনা সতীসাধনীৰ 502 সংখ্যক স্মৃতি দিৱস পালন। গুৱাহাটীৰ বানৰ সমস্যা সমাধানৰ বাবে কাৰ্য পৰিকল্পনা যুগুত কৰা হৈছে বুলি মুখ্য সচিব ডঃ ৰবি কুতাৰ প্ৰকাশ। কংগ্ৰেছ নেতা পৱন খেৰাৰ অগ্ৰিম জামিন আবেদনৰ ৰায় সংৰক্ষিত আৰু মিচিং জনগোষ্ঠীৰ তিনিটা জাতীয় সংগঠনৰ ধেমাজিৰ চিলাপথাৰত শ্বহীদ দিৱস পালন। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।